আৰু এটা ক'ব বিচাৰিছো যে আপুনি যদি বহুদিনৰ পৰা এক্সপেক্ট কৰি আছে যে আপুনি এটা ইমেইল পাব, ইমেইল পাব, কিন্তু সেই ইম্পৰ্টেণ্ট মেইল আপোনাৰ অহা নাই, আই উইল সাজেষ্ট আপুনি আপোনাৰ স্পেম ফল্ডাৰত গৈ এবাৰ হ'লেও চেক কৰক। মানে আজিকালি এনেকুৱা হয় যে বহুতো ইম্পৰ্টেণ্ট মেইলছ কেতিয়াবা ভুলক্ৰমে গৈ স্পেমতো পৰি থাকে, আৰু সেইকাৰণে ঠিক তেনেকুৱা এটা পৰিস্থিতি হ'লে আপুনি সদায় স্পেম মেইলটো চেক কৰি যাব আপোনাৰ ফল্ডাৰটো, চ' দেট ইউ কেন বি শ্বৰ। ইনফেক্ট এটা ৰিচেণ্ট ইউ ন' এটা ইনচিডেণ্ট হৈ গ'ল য'ত এগৰাকী ব্যক্তি এটা লটাৰী লাভ কৰিছিল আৰু তেখেতে গমে পোৱা নাছিলে। পিছত এদিন যেতিয়া তেওঁ স্পেম ফল্ডাৰটো খুলি চাইছিল তেতিয়া গম পালে যে তাত তেওঁৰ এটা সেই লটাৰী এটা ইমেইল লুকাই আছিল। চ' ইন দেট কেছ জাষ্ট বি শ্বৰ দেট ইউ হেভ নাথিং ইন দ্য স্পেম ফল্ডাৰ, জাষ্ট ফৰ ইউ ন' চেফটি চেক বাৰ্জিন। এয়া আছিলে আমাৰ আজিৰ জানহিত মাই ৰেড, আৰু এতিয়া ইয়াৰ লগে লগে মই প্লে কৰিম আকৌ বঢ়িয়া দুটা ট্ৰেক আপোনাৰ কাৰণে। আহি আছে মে তেৰা হিৰো মুভিখনৰ পৰা পালক তেৰা হিৰো, আৰু তাৰপিছত আহি আছে দিলৱালে মুভিখনৰ পৰা টুকুৰ টুকুৰ এই ট্ৰেকটো। এইটাৰ পিছত জনাই দিওঁ যে পাগছ ডে আউট আহি আছে। যদি আপোনাৰ আছে ঘৰত এটা পাগ তেতিয়াহ'লে আছে এটা গুড নিউজ মোৰ হাতত, মই আপোনাক ক'ম বাৰু কি, কিন্তু তাৰ আগতে এই দুটা গান আমি এনজয় কৰি ল'ম। আপুনি এনজয় কৰি আছে ছেটাৰডে মৰ্ণিং নম্বৰ 1 93.5 ৰেড এফ এম বজাত।